Er, Agarwani. বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাকাশ খণ্ডত ভাৰতে আজি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰি তুলিছে। মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে মহাকাশ খণ্ডক ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাটো বিগত 11 বছৰত কৰা মহানতম সংস্কাৰ বুলি অভিহিত কৰিছে। ডাক বিভাগে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ডাকযোগে সামগ্ৰী প্ৰেৰণৰ ব্যৱস্থাটো সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব আৰু যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাকাশ খণ্ডত ভাৰতে আজি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰি তুলিছে। মহাকাশ দিৱস উপলক্ষে এটা ভিডিঅ' বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে ভাৰতে মহাকাশ প্ৰযুক্তি কেৱল বৈজ্ঞানিক সম্পৰীক্ষা নহয়, ই লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰি তুলিছে। তেওঁ কয় যে বৰ্ধিত মহাকাশ প্ৰযুক্তি চৰকাৰৰ প্ৰশাসনীয় কাম কাজৰ এটা অংশ হৈ পৰিছে। শ্ৰীমোদীয়ে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে কৃষকৰ খাদ্যশস্যৰ বীমাৰ মূল্যাংকন কৰাৰ বাবে ব্যৱহাৰ কৰা প্ৰযুক্তি, মাছমৰীয়াসকলৰ সুৰক্ষা আৰু তথ্য প্ৰদানৰ ব্যৱস্থা, দুৰ্যোগ প্ৰশমন আৰু প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ভৌগোলিক তথ্য আহৰণৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে নতুন প্ৰযুক্তিৰে বিকশাই তোলা ছেমি ক্ৰায়োজেনিক ইঞ্জিন আৰু ইলেক্ট্ৰনিক প্ৰপালচনৰ জৰিয়তে অচিৰে গগনযান উৎক্ষেপণ কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে অনাগত সময়ত ভাৰতে নিজৰ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কয় যে অতি কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস যুৱ প্ৰজন্মৰ মাজত উৎসাহ আৰু আকৰ্ষণৰ বিষয় হৈ পৰিছে। তেওঁ লগতে কয় যে মহাকাশ খণ্ডত ভাৰতে এটাৰ পাছত এটা উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। বিগত 11 বছৰত চৰকাৰে মহাকাশ খণ্ডৰ ভালেমান সংস্কাৰ সাধন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে অচিৰে ব্যক্তিগত খণ্ডই বিকশাই তোলা প্ৰথম PSLV ৰকেটৰ উৎক্ষেপণ কৰা হ'ব। তেওঁ সন্তুষ্টি প্ৰকাশ কৰি কয় যে ভাৰতৰ প্ৰথম ব্যক্তিগত যোগাযোগ উপগ্ৰহ বিকশিত কৰাৰ কাম অব্যাহত আছে। তেওঁ লগতে কয় যে ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে এটা ভূ পৰ্যবেক্ষণ কৃত্ৰিম উপগ্ৰহ মুকলি কৰাৰ বাবে প্ৰস্তুতি অব্যাহত আছে। 2 বছৰ পূৰ্বে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈ ইতিহাস ৰচা সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে ভাৰত ডকিং আৰু আনডকিং প্ৰযুক্তিৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক 3 দিন পূৰ্বে সাক্ষাৎ কৰাৰ কথাও উল্লেখ কৰে। মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাটো বিগত 11 বছৰত কৰা মহানতম সংস্কাৰ বুলি অভিহিত কৰিছে। আজি নতুন দিল্লীত আয়োজিত দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাৰ ফলত দেশত উদ্ভাৱন আৰু উদ্যমশীলতাৰ নতুন ঢৌৰ সৃষ্টি হৈছে। এসময়ত অকল চৰকাৰৰ নেতৃত্বৰ প্ৰকল্পৰ বাবে সীমিত ভাৰতবৰ্ষত সম্প্ৰতি শ শ ষ্টাৰ্টআপ প্ৰতিষ্ঠান, আন্তঃগ্ৰহ অন্বেষণৰ লগতে দৈনন্দিন প্ৰশাসনৰ সম্ভাৱ্য এপ্লিকেশ্যনৰ সৈতে ন ন প্ৰযুক্তি বিকশাই তোলাৰ কামত ব্ৰতী হৈ আছে। মহাকাশ খণ্ড সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ মন্ত্ৰৰে আগবাঢ়িছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে সিন্দুৰ অভিযানৰ সময়ত সমগ্ৰ বিশ্বই ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিগত সামৰ্থ্য প্ৰত্যক্ষ কৰিছে। শ্ৰীসিঙে কয় যে 2 বছৰ পূৰ্বে ভাৰতৰ চন্দ্ৰযান অভিযানে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল আৰু দেশ এনে কৃতিত্ব অৰ্জন কৰা বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। এই সাফল্যই ভাৰত এতিয়া অনুসৰণকাৰী ৰাষ্ট্ৰ হোৱা নাই বুলি বিশ্বলৈ বাৰ্তা বহন কৰিছে বুলিও ডক্টৰ সিঙে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ মহাকাশ কাৰ্যসূচী সম্প্ৰতি ৰূপান্তৰকামী পৰ্যায়ত উপনীত হৈছে আৰু প্ৰতীকী সাফল্যত সীমিত হৈ নাথাকি ই দেশৰ বৈজ্ঞানিক প্ৰগতি, প্ৰযুক্তিগত উদ্ভাৱন আৰু জনকল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সমৰ্থ হৈছে। অনুষ্ঠানত অংশ লৈ মহাকাশ চাৰি গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই কয় যে গগনযান অভিযান আৰু ভাৰতীয় মহাকাশ কেন্দ্ৰক লৈ দেশ সঠিক দিশত অগ্ৰসৰ হৈছে আৰু চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি সাফল্যও অৰ্জন কৰিছে। এই অভিযানক লৈ জাপান আৰু ইউৰোপৰ মহাকাশ সংস্থাসমূহ উৎসাহী বুলি শ্ৰীশুক্লাই প্ৰকাশ কৰে। তেওঁ কয় যে মহাকাশ অন্বেষণৰ দিশৰ পৰা বৰ্তমানৰ সময়ছোৱা দেশৰ বাবে সোণালী সময়। ভাৰতৰ গগনযান অভিযানৰ বাবে প্ৰস্তুতি চলাই থকা গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন আৰু গ্ৰুপ কেপ্টেইন অংগদ প্ৰতাপেও অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত ভাগ লৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণে কয় যে 2040 চনৰ ভিতৰত দেশৰ মহাকাশ কাৰ্যসূচীয়ে বিশ্বৰ যিকোনো দেশৰ মহাকাশ কাৰ্যসূচীৰ সৈতে সমানে সমানে ফেৰ মাৰিব পৰা হ'ব। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই আজি নতুন দিল্লীৰ নেহৰু প্লেনেটৰিয়ামত আৰ্যভট্ট গেলেৰী মুকলি কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰীশুক্লাই দেশৰ বাবে এই সোণালী সময়ত তেওঁ গৌৰৱ অনুভৱ কৰিছে বুলি প্ৰকাশ কৰে। দেশৰ যুৱ প্ৰজন্মক উৎসাহিত কৰি নিজৰ সপোন পূৰণৰ বাবে উৎসুক হৈ থাকিবলৈ আহ্বান জনাই তেওঁ কয় যে দেশৰ ভালেমান অভিলাষী সপোন আছে আৰু জনসাধাৰণৰ সপোন বাস্তৱায়িত কৰিবলৈ চৰকাৰে সহায় কৰা উচিত। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে বিকশাই তোলা ভূ পৰ্টেলটোৱে খৰাং পৰিস্থিতি, বৰষুণ, বতৰ আদিৰ সন্দৰ্ভত সঠিক পূৰ্বানুমান প্ৰকাশ কৰি শস্য উৎপাদনৰ ক্ষেত্ৰত কৃষকসকলক অধিক উপকৃত কৰিছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ উদযাপনৰ অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে সম্বোধন কৰি তেওঁ কয় যে ভাৰতৰ মহাকাশ বিজ্ঞানীসকলে আগবঢ়োৱা অৱদানে কৃষকসকলক সহায় কৰিছে। উপগ্ৰহৰ জৰিয়তে আহৰণ কৰা উল্লেখযোগ্য তথ্যৰ ফলত খাদ্যশস্যৰ উৎপাদন হ'ব পৰা বিৰূপ প্ৰভাৱ সন্দৰ্ভত চৰকাৰে বিভিন্ন তথ্য লাভ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীচৌহানে কয় যে প্ৰযুক্তিৰ জৰিয়তে লাভ কৰা সঠিক তথ্যৰ ফলত ফচল বীমা যোজনাৰ অধীনত কৃষকসকলক ক্ষতিপূৰণ আদায়ৰ বাবে অধিক সহায়ক হৈছে। তেওঁ কয় যে ভাৰতৰ বিজ্ঞানীসকলে খাদ্যশস্যৰ আলোকচিত্ৰ বিশ্লেষণৰ জৰিয়তে কেনেধৰণৰ কীটনাশক ব্যৱহাৰ কৰা হ'ব তাৰ ওপৰত নতুন প্ৰযুক্তি উদ্ভাৱনৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। ডাক বিভাগে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ডাকযোগে সামগ্ৰী প্ৰেৰণৰ ব্যৱস্থাটো সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰই $800 মূল্যৰ সামগ্ৰীৰ বাবে শুল্কমুক্ত ব্যৱস্থাটো এই মাহৰ 29 তাৰিখৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতেই ডাক বিভাগে এই নিৰ্দেশনা প্ৰকাশ কৰিছে। যোগাযোগ মন্ত্ৰালয়ৰ তৰফৰ পৰা এটা বিবৃতিত কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে নিৰ্ধাৰিত সকলো আন্তঃৰাষ্ট্ৰীয় ডাক সামগ্ৰীত নতুন নিৰিখত শুল্ক নিৰ্ধাৰণ কৰা হ'ব। অৱশ্যে $100 উপহাৰৰ সামগ্ৰীত কোনো ধৰণৰ শুল্ক আৰোপ কৰা নহয়। ডাক বিভাগে সমগ্ৰ পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰি ব্যৱস্থাটো স্বাভাৱিক অৱস্থালৈ আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আফগানিস্তানৰ দক্ষিণ প্ৰান্তৰ হেলমণ্ড প্ৰদেশত ভালেমান লোকক কঢ়িয়াই নিয়া এখন ট্ৰেক্টৰ নদীত বাগৰি পৰাৰ ফলত 12 লোকৰ মৃত্যু হোৱাৰ লগতে 4 লোক আহত হয়। স্থানীয় সূত্ৰ অনুসৰি ঘটনাস্থলীত 9 শিশুসহ 3 মহিলাৰ মৃত্যু হয়। নিৰাপত্তা বাহিনীসকলে 14 লোকক উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্ৰীড়াংগণত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব আৰু যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে যোৱা বুধবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত 16 চেম্পিয়ন ইষ্ট বেংগলক 2-1 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। নৰ্থ ইষ্ট ইউনাইটেডে যোৱা মঙলবাৰে শ্বিলঙত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত শ্বিলং লাজং এফচিক 1-0 পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। জম্মু কাশ্মীৰৰ ঐতিহাসিক ডাল হ্ৰদত 3 অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া জলক্ৰীড়া মহোৎসৱৰ আজি বিয়লি সামৰণি পৰে। প্ৰতিযোগিতাত মধ্যপ্ৰদেশে 10 সোণ, 3 ৰূপ আৰু 5 ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ 18 পদক অৰ্জন কৰি শীৰ্ষস্থান দখল কৰিছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু জম্মু কাশ্মীৰ ক্ৰীড়া পৰিষদে যুটীয়াভাৱে আয়োজন কৰা এই ক্ৰীড়া মহোৎসৱত অঞ্চলটোৰ চহকী সংস্কৃতি আৰু পৰিৱেশক দাঙি ধৰা হৈছিল। কানাডাত অনুষ্ঠিত বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত 21 অনুৰ্ধ কম্পন শাখাত ভাৰতীয় পুৰুষ দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। সোণৰ পদকৰ বাবে অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ কুশল দালাল, মিহিৰ আপাৰ আৰু গণেশ মণিৰত্নমে শ্বুটআউটত জাৰ্মানীক পৰাস্ত কৰে। 18 অনুৰ্ধ পুৰুষৰ কম্পন শাখাৰ ফাইনেলত ভাৰতৰ মোহিত ডাগৰ, যোগেশ যোশী আৰু দেবাংশ সিঙে আমেৰিকাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাকাশ খণ্ডত ভাৰতে আজি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰি তুলিছে। মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাটো বিগত 11 কৰা মহান্তম সংস্কাৰ বুলি অভিহিত কৰিছে। ডাক বিভাগে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ডাকযোগে সামগ্ৰী প্ৰেৰণৰ ব্যৱস্থাটো সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব আৰু যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00।